এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে সাতটা সৰ্বদলীয় প্ৰতিনিধি দলৰ বিশ্বৰ ঘাই ঘাই ৰাষ্ট্ৰসমূহলৈ যাত্ৰা অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আৰু 3,76,000 বাসগৃহত আৱণ্টনৰ কথা ঘোষণা শিৱৰাজ সিং চৌহানৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত চুক্তিপত্ৰ বিনিময় অনুষ্ঠান অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি প্ৰাক্তন এয়াৰমেন ধীৰেন্দ সিংহৰ অভিমত আৰু ইণ্ডিয়া গ্ৰাপি টুত মহিলাৰ জেভলিন থ্ৰত ৰুঞ্জুন পেগুৰ ফাইনেলত সোণৰ পদক। এতিয়া শুনক বিতং বাতৰি। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰি গ্ৰহণ কৰা অপাৰেচন সিন্দুৰৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে সাতটা সৰ্বদলীয় প্ৰতিনিধি দলে বিশ্বৰ ঘাই ঘাই ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। সৰ্বদলীয় প্ৰতিনিধি দলত অন্তৰ্ভুক্ত সাংসদসকলৰ বিষয়ে সদৰি কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাই নেতৃত্ব দিবলগীয়া প্ৰথম দলটোৱে ছৌদি আৰৱ, বাহৰেইন, কুৱেইট আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। এই প্ৰতিনিধি দলটোত বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু AIMৰ সাংসদ আছাদুদ্দিন ওৱেছিকো অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে নেতৃত্ব দ্বিতীয়টো দল ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইউৰোপীয় সংঘ, ইটালী আৰু ডেনমাৰ্কলৈ যাব। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত তৃতীয়টো দলে ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব। এই দলটোত তৃণমূল কংগ্ৰেছৰ ইউছুফ পাঠান আৰু CPIMৰ জন ব্ৰিটাছক অন্তৰ্ভুক্ত কৰা হৈছে। শিৱসেনাৰ সাংসদ শ্ৰীকান্ত একনাথ সিন্দে নেতৃত্বাধীন চতুৰ্থটো দল সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ UAE, লাইবেৰিয়া, কংগো আৰু চিয়েৰা লিয়েনলৈ যাব। এই দলটোত বিজেপিৰ বানসুৰী স্বৰাজ আৰু বিজেডিৰ সস্মিত পাত্ৰক অন্তৰ্ভুক্ত কৰা হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত পঞ্চমটো দলে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, গায়ানা, ব্ৰাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। DMKৰ সাংসদ কানিমুৰি কৰুণানিধিৰ নেতৃত্বত ষষ্ঠটো দল স্পেইন, গ্ৰীচ, শ্লোভেনিয়া, লাটভিয়া আৰু ৰাছিয়ালৈ যাব। NCPৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া চুলে নেতৃত্বাধীন সপ্তমটো গোট ইজিপ্ত, কাটাৰ, ইথিঅপিয়া আৰু দক্ষিণ আফ্ৰিকালৈ যাব। বিজেপিৰ ৰাজীৱ প্ৰতাপ ৰুডি আৰু অনুৰাগ সিং ঠাকুৰৰ লগতে কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীকো এই গোটটোত অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰতামুক্ত গাঁও সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা 55,000 বাসগৃহৰ গৃহপ্ৰৱেশ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে চলিত বিত্তীয় বৰ্ষত অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আৰু 3,76,000 বাসগৃহত আবণ্টন জনোৱাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি আৰু উপান্ত শ্ৰেণীৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে মহিলাসকলৰ সবলীকৰণৰ আৱশ্যকতাৰ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লক্ষ্মী মিস্ত্ৰী আঁচনিৰ লগতে 21টা কৃষি বিজ্ঞান কেন্দ্ৰৰো শুভাৰম্ভ কৰে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ভিন্ন কাৰ্যসূচী হাতত লৈছে। ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত চুক্তিপত্ৰ বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শক্তি বিভাগৰ যুটীয়া পদক্ষেপৰ উদ্বোধন আৰু ভূমি আবণ্টন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত 22,899 কোটি টকাৰ চুক্তিৰ বিনিময় সম্পন্ন হ'ব। এই বিনিয়োগৰ দ্বাৰা ৰাজ্যত প্ৰায় 6,000 নতুন নিয়োগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। সেনাবাহিনীয়ে সিন্দুৰ অভিযানৰ সফল ৰূপায়ণেৰে বিশ্বৰ সন্মুখত পুনৰ দেশৰ সামৰিক সামৰ্থ্য প্ৰমাণ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দুৰ আৰু ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰম সম্পৰ্কীয় এটা বাৰ্তালাপত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্ণেল দীপক চক্ৰৱৰ্তীয়ে কালি এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কৰ্ণেল দীপক চক্ৰৱৰ্তীয়ে শ্ৰীলংকাত ভাৰতীয় শান্তিৰক্ষী বাহিনীয়ে LTTEৰ বিৰুদ্ধে পালন কৰা ভূমিকা সন্দৰ্ভত এইদৰে কয়।
শ্ৰীলংকাত আমি জাফনা লৈ গৈছিলোঁ। সেইদিনাখন আমি য'ত মানে এয়াৰপৰ্টৰ পৰা মই আহি আছিলোঁ জাফনা টাউনলৈকে, মোৰ গাড়ীখন আগত আৰু মোৰ পিছফালে আৰু এজন অফিচাৰ, আমাৰ মণিপুৰী অফিচাৰ এজন, তেওঁ আছে। মই ক্ৰছ কৰিলোঁ, তাৰপাছত তাত ফায়াৰিং আৰম্ভ হৈ গ'লে দুইফালৰ পৰা, মানে MMD ফায়াৰিং কৰিলে। আমাৰ সেই মণিপুৰ অফিচাৰজন তাতে ঢুকাইছিল। তাৰপিছত আমি এতিয়া আৰ্টিলাৰী গান ইউজ কৰিব লাগে, কেনেকৈ কৰোঁ, কাৰণ আমিতো এমিউনিশ্যন আনিব পৰা নাই। আমি শ্ৰীলংকান আৰ্মিৰ পৰা
অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰীয়ে অনুষ্ঠানত ভাৰতৰ বাবে বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ হিচাপে পৰিচিত চিয়াচেন গ্লেচিয়াৰৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। চিয়াচেন গ্লেচিয়াৰৰ গুৰুত্ব সন্দৰ্ভত তেওঁ কয়,
আমার সময়তো বহুত ফাইটিং আছে, জাস্ট আমার আগতে যোনটো বেটালিয়ান আছিলে তাহাঁতৰ ওপৰতো এটেকো হৈছিলে, চেন্ট্ৰেল গ্লেচিয়াৰ হৈছিলে বহুত, চাউদাৰ্ণ গ্লেচিয়াৰ তাতকে বেছি হয়, নৰ্দাৰ্ণ গ্লেচিয়াৰ অলপমান তাহাঁতৰ কাৰণে দিগদাৰ, আমি ডমিনেট কৰি আছো গোটেইখিনি। সেইখিনি সময়ত বেনাৰ্জীৰ ভোটটো আছিলে তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ, আমি খবৰ পালো তেওঁ সেই তাৰ গ্লেচিয়াৰ আমাৰ আগত এটা এডমিনিষ্ট্ৰেটিভ বেছ আছিলে য'ত তাহাঁতি বহুত এডমিনিষ্ট্ৰেটিভ বস্তু ৰাখে, সেইখিনিলৈ আহিব বুলি আমি চাই আছিলো। অহাৰ সময়ত আমি বহুত ফায়াৰ কৰিলো, কিন্তু বেনাৰ্জীৰ ভোটটো নাহিলেই, তাৰ পিছত থাকিলে কিন্তু এডমিনিষ্ট্ৰেটিভ বেছটো ধ্বংস হৈ গ'ল তাহাঁতৰ, তাৰ ইকুইপমেণ্টবিলাকো অলপ বেলেগ ধৰণৰ, ষ্টেটাছটো ডাঙৰ, বাইনকুলাৰবিলাক অলপ বেছি ৰিজলিউশ্যনৰ আৰু হেৰি লাগে, কিন্তু দূৰ দূৰ বস্তু হেৰি কৰিব লাগে। বাট তেতিয়াৰ পৰা লৈ পেলাই আজিলৈকে যেতিয়াৰ পৰা আমি আমাৰ হাতত আমি কেপচাৰ কৰিছিলোঁ চিয়াচিন গ্লেচিয়াৰ, গোটেই গ্লেচিয়াৰখন আমাৰ ইণ্ডিয়ান আৰ্মীৰ ডমিনেশ্যনতেই আছে। চিয়াচিন গ্লেচিয়াৰ তিনিটা ৰিজ্যৰ মাজত, কাৰাকৰম ৰেঞ্জ, চাল্টোৰো ৰেঞ্জ আৰু লাডাখ ৰেঞ্জ, আৰু তাৰ মাজতে কাৰাকৰম হাইৱেটো গৈছে চাইনা। আমাৰ পৰা পাকিস্তানে যোনটো অকুপাই কৰিছিলে জে এন কে এৰিয়া আৰু যোনটো চিডেড কৰিলে চাইনা আচাই চীন আৰু তাৰ ওপৰৰ জেগাখিনি, সেইখিনি যদি চাই আৰু যদি এইফালে পাকিস্তানৰ যোনখিনি তাৰ ওপৰ স্কাৰ্ডো আৰু সেইখিনিলৈকে আছে, তাহাঁতৰ মাজত মিল নোহোৱাটো আমি চিয়াচিন গ্লেচিয়াৰটোৱে কৰিলোঁ। তাৰ মাজত আমি এটা ভাৰ্টছ হিচাপে আমি তাত বহি আছো, সেইখিনি ষ্ট্ৰেটেজিকেলি ভেৰি ইম্পৰ্টেণ্ট। যদি চিয়াচিন গ্লেচিয়াৰ আমাৰ হাতত নাথাকিলে হয়, যদি পাকিস্তানে তেতিয়াতো ফ্ৰী ৰান মানে পাকিস্তান আৰু চাইনাৰ কানেকশ্যন হৈ গ'ল লেণ্ড লিজ।
অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ হওক 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰা বায়ুসেনাৰ প্ৰাক্তন এয়াৰমেন, বজালী জিলাৰ অকয়াৰ ধীৰেণ সিংহক। 73 বছৰীয়া প্ৰাক্তন সৈনিকগৰাকীয়ে 1971 চনৰ যুদ্ধত বায়ুসেনাৰ পাঠানকোট গোটে কিদৰে পাঠানকোটৰ পৰা মাত্ৰ 6 কিলোমিটাৰ দূৰত সীমান্তত বাহাৰ পতা পাকিস্তানী শত্ৰুক নিধন কৰিছিল সেই বিষয়ে আমাৰ বজালীৰ সংবাদদাতাৰ আগত এনেদৰে কয়।
যুদ্ধ হৈছিল, সেই যুদ্ধখন 3 ডিচেম্বৰ দিনা আৰম্ভ হৈছিল। 3 ডিচেম্বৰৰ দিনা আৰম্ভ হৈ বিভিন্ন ক্ষেত্ৰত পাকিস্তানৰ সৈন্য বাহিনী আমাৰ বহু জেগাত আক্ৰমণ কৰিছিল। আমাৰ পাঠাংকোট, মই পাঠাংকোটত আছিলো সেই সময়ত, পাঠাংকোটতো তেওঁলোকে বহুত অনিষ্ট কৰিব বিচাৰিছিল। আমাৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ যোগ্য প্ৰত্যুত্তৰত তেওঁলোকে আমাৰ বিশেষ ক্ষতি কৰিব নোৱাৰিলে। আৰু আমি সেই সময়ত মানে যেতিয়া যুদ্ধৰ মানে মোৰ মনটো এতিয়াও মানে সেই পাঠাংকোটলৈ মানে উৰা মাৰি যায়, সেই ভয়াৱহ স্মৃতিবিলাক মই এতিয়াও মানে মোৰ মনত ভাহি উঠে। এই অলপতে যিখন যুদ্ধ লাগিল ভাৰত পাকিস্তানৰ লগত, যোৱা 22 এপ্ৰিলত তেওঁলোকে আমাৰ আক্ৰমণৰ পিছত 7 তাৰিখে যুদ্ধ আৰম্ভ কৰিলে, কিন্তু সেই যুদ্ধত মানে তেওঁলোকে হাৰ মানিলে 4 দিন যুদ্ধতেয়ে। আৰু 1971 চনৰ যুদ্ধতো তেওঁলোকে মাত্ৰ 14 দিনহে আমাৰ ভাৰতীয় সৈন্যৰ লগত তিষ্ঠিব পাৰিলে। 14 দিন পিছত 1971 চনৰ 16 ডিচেম্বৰ দিনা তেওঁলোকে কাপুৰুষৰ দৰে আমাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল পাকিস্তানৰ সৈন্য বাহিনীয়ে ভাৰতীয় সৈন্যৰ ওচৰত। আৰু সেই সময়তে আমি আমাৰ সৈন্য বাহিনীৰ পৰাক্ৰমত তেওঁলোকে বাংলাদেশখন এৰি দিবলৈ বাধ্য হয়, আৰু সেই তেতিয়াই 16 ডিচেম্বৰ দিনাই বাংলাদেশখন স্বাধীন হয়। আৰু 16 ডিচেম্বৰৰ দিনা তেওঁলোকৰ 93,000 সৈনিকে আমাৰ ভাৰতীয় সৈন্যৰ বীৰ সৈন্যৰ হাতত আত্মসমৰ্পণ কৰিছিল ঢাকাত। আৰু তেতিয়াই সেই বাংলাদেশখন স্বাধীন হয়। আৰু তেতিয়া তেওঁলোকৰ সৈন্য বাহিনীৰ আছিল মুৰব্বী আছিল লেফটেনেণ্ট জেনেৰেল এ কে ন্যাজি, তেওঁ আমাৰ নৰ্থ ইষ্টৰ আছিল সৈন্য বাহিনীৰ এ কে ন্যাজি, তেওঁ পূব পাকিস্তানৰ আছিল। আৰু আমাৰ আছিল লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰা। আমাৰ জগজিৎ সিং অৰোৰাৰ সন্মুখত তেওঁলোকৰ লেফটেনেণ্ট জেনেৰেল ন্যাজীয়ে 93,000 সৈনিকসহ শস্ত্ৰ শস্ত্ৰ দি একেবাৰে কাপুৰুষৰ দৰে আত্মসমৰ্পণ কৰিছিল। আৰু সেই সময়তে পূব পাকিস্তানখন বাংলাদেশ হিচাপে পৰিগণিত হয়। আৰু মোৰ মনটো যিমান বেয়া লাগি আছিল, মানে এই 28 জন নিৰীহ ব্যক্তিক যেতিয়া হত্যা কৰিলে 22 এপ্ৰিলত, মোৰ মানে বিৰাট মনত দুখ লাগি আছিল। কিন্তু 7 মে'ৰ পৰা মোৰ মনটো তেতিয়া অলপমান মানে ভাল লাগিছিল। কিন্তু তেওঁলোকৰ যিখিনি মানে প্ৰত্যুত্তৰ হ'ল সেইখিনি মই প্ৰত্যুত্তৰ মোৰ কিন্তু মই সন্তুষ্ট নহ'লো। তেওঁলোকে যি অত্যাচাৰ আমাক মানে কৰি থাকে, আজি মানে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা আজি 70 বছৰ ধৰি আমাক তেওঁলোকে মানে অত্যাচাৰ কৰি আছে, বা আমাক ছায়া যুদ্ধৰে আমাৰ বহুত মানে 1.5-2 লাখ আমাৰ ভাৰতীয় মানে নিৰীহ মানুহ মাৰিছে, আমাৰ সৈন্য বাহিনীৰ মানুহ চোৰাংকে মাৰি আছে তেওঁলোকে। মোৰ মতে সিন্ধুৰ যোগ্য প্ৰত্যুত্তৰ সিমান নহ'ল, তাৰমানে আকৌ তেওঁলোকৰ আৰু ভাল শিক্ষা এটা দিব লাগিছিল। 4 দিনত যিখিনি মানে তেওঁলোকৰ মানে অনিষ্ট কৰিলে, আৰু মই ইয়াতকৈ মই বেছি অনিষ্ট হোৱাটো বিচাৰোঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:30 বিশেষ সংবাদ চলন্তিকাত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন গোস্বামীৰ সৈতে কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিষদৰ অধীনৰ সকলো বিদ্যালয়ত 2025-26 শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন আজিৰ পৰা 24 মে'লৈ পুনৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে। এই অনলাইন পঞ্জীয়ন 15 মে'ত বন্ধ কৰি দিয়া হৈছিল। পৰিষদে নিৰ্দেশনাৰ জৰিয়তে ধন আদায় দিয়াৰ শেষ তাৰিখ 28 মে'লৈ আৰু চূড়ান্ত তালিকা প্ৰকাশৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। 2025-26 শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা 24 মে'লৈ বৃদ্ধি কৰাৰ কথাও বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আজিৰ পৰা 24 মে'লৈ মুকলি থাকিব আৰু বিদ্যালয়সমূহে 28 মে' পৰ্যন্ত যাৱতীয় মাচুল পৰিশোধ কৰিব পাৰিব। সেই অনুসৰি সকলো বিদ্যালয়ক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈ ৰুণজুন পেগুৱে ইণ্ডিয়া গ্ৰাঁ প্ৰি টুত মহিলাৰ জেভলিন থ্ৰ'ৰ ফাইনেলত সোণৰ পদক অৰ্জন কৰিছে। কেৰালাৰ ত্ৰিবান্দমত LNCPEত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ৰুণজুনে 42.96 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি সোণৰ পদক জয় কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত যোৱাবাৰৰ চেম্পিয়ন কলকাতা প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণৰ পৰা বাহিৰ হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ গুজৰাট টাইটানছৰ সন্মুখীন হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
বাংলাদেশে শিলিগুৰি কৰিডৰ দখলৰ ভাবুকি সৃষ্টি কৰা আৰু পাকিস্তানী মৌলবাদী সংগঠনসমূহৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাৰ পাছত ভাৰতে বাংলাদেশৰ মাজেৰে উত্তৰ পূব ভাৰতৰ সাগৰ সংযোগী পথ ব্যৱহাৰ আৰু ব্যৱসায় বাণিজ্যৰ বাবে উপযোগী নহয় বুলি বিবেচনা কৰি ম্যানমাৰৰ মাজেৰে অঞ্চলটোক সাগৰৰ সৈতে সংযোগ কৰাৰ সিদ্ধান্ত লৈছে। এই বাতৰিটো অসমে প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোত সেউজ সংকেত দিয়া চৰকাৰী বিশেষজ্ঞ সমিতিৰ কেইবাটাও পৰামৰ্শ কাৰ্যকৰী নকৰাকৈয়ে চলিত মাহতে উৎপাদন আৰম্ভ কৰিবৰ বাবে ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম তথা শক্তি মন্ত্ৰালয় সাজু হোৱা বুলি এটা বাতৰিত দৈনিক অসমে কাকতে মুখ্য বাতৰি স্থান দিছে। পাকিস্তানেৰে সংযোগ থকা ভুৱা চিম চক্ৰৰ বিৰুদ্ধে দিল্লী, তেলেংগানা, ৰাজস্থান, গুৱাহাটী, ধুবুৰী, মৰিগাঁৱত অভিযান চলোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে আৰক্ষীৰ জালত পৰিল 7 চাইবাৰ জেহাদী শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোক অসমীয়া খবৰ, দৈনিক জনমভূমি আৰু অসম কাকতেও মুখ্য বাতৰিত স্থান দিছে। কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3,76,000ৰো অধিক বাসগৃহত আবণ্টন জনোৱাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিত স্থান দিছে। বাতৰিটোক দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ আহক প্ৰণীতা দেৱীৰ সৈতে।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠস্থলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে 7টা সৰ্বদলীয় প্ৰতিনিধি দলৰ বিশ্বৰ ঘাই ঘাই ৰাষ্ট্ৰসমূহলৈ যাত্ৰা। অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আৰু 3,76,000 বাসগৃহত আবণ্টনৰ কথা ঘোষণা শিৱৰাজ সিং চৌহানৰ। আৰু ইণ্ডিয়া গ্ৰাঁ প্ৰিত মহিলাৰ জেভলিন থ্ৰ'ত ৰুণজুন পেগুৰ ফাইনেলত সোণৰ পদক। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি 11 বজাত শুনিবলৈ পাব।